এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত। বিজেপিৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ। বিধানসভা নিৰ্বাচনৰ বাবে জিলাসমূহত কটকটীয়া নিৰাপত্তা ব্যৱস্থা। ঠায়ে ঠায়ে আৰক্ষীৰ তালাচী অভিযান। ৰাজ্যজুৰি ঈদ উল ফিতৰ উলহ মালহেৰে পালন। ডমিনিক গণৰাজ্যত আয়োজিত অনলাইন বিশ্ব কবিতা মহোৎসৱত অসমৰ ছগৰাকী কবিৰ অংশগ্ৰহণ। আৰু অৰলেন্স মাষ্টাৰ্ছ বেডমিণ্টনৰ মহিলাৰ ছিংগলছৰ ছেমিফাইনেলত খন্তেক পাছতে অসমৰ ঈশা ৰাণী বৰুৱা আৰু থাইলেণ্ডৰ বিটছামন অপাতনি পুথ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান চলাই থকাৰ লগতে মনোনয়ন দাখিল প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। পৰহিলৈ মনোনয়ন দাখিলৰ অন্তিম দিন। পৰহিলৈ অগপৰ বোকাখাত সমষ্টিৰ প্ৰাৰ্থী তথা মন্ত্ৰী অতুল বৰাকে ধৰি এন ডি এৰ কেইবাগৰাকীও প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিব। মনোনয়ন দাখিল সন্দৰ্ভত শ্ৰীবৰাই এইদৰে কয়।
অহা 30 মাৰ্চ তাৰিখে ইংৰাজী 30 মাৰ্চ তাৰিখে মই মনোনয়ন পত্ৰ দাখিল কৰিম। আৰু আমাৰ অসম গণ পৰিষদৰ 26 গৰাকী প্ৰাৰ্থী আছে। কালি মনোনয়ন পত্ৰ দাখিল কৰিলে 2 সমষ্টিৰ প্ৰাৰ্থীয়ে, আৰু বাকী বেছিভাগেই 23 তাৰিখে মনোনয়ন পত্ৰ দাখিল কৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়া অহাৰ কথা। গৰিষ্ঠ সংখ্যক এন ডি এ প্ৰাৰ্থীয়ে এইবাৰ নিৰ্বাচনত জয়ী হ'ব। এন ডি এ এইবাৰ হেকটিক কৰিব। গোটেই কথাখিনি নিৰ্ভৰ কৰিব ৰাইজৰ সদিচ্ছাৰ ওপৰত। ৰাইজৰ লগত মই আছোঁ আৰু 2016ৰ পৰা মোক বোকাখাত সমষ্টিবাসীয়ে, সমষ্টিৰ ৰাইজে অসম বিধানসভালৈ নিৰ্বাচিত কৰিছে আৰু ময়ো আন্তৰিকতাৰে ৰাইজক সেৱা কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছোঁ। আৰু বহুতখিনি উন্নয়ন হৈছে আৰু আপোনালোকে দেখিছেই যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত ৰাজ্যখন দ্ৰুতগতিত বিকাশ হৈছে। বহুত নতুন মুখ আছে এইবাৰ আৰু আপোনালোকে জানে যে লিমিটেড ছিটৰ ভিতৰত আমি বহুতখিনি চালি জাৰি চাই প্ৰাৰ্থী দিবলৈ ইচ্ছা থাকিলেও দিয়াটো সম্ভৱ নহয়। তাৰ কাৰণে অলপ বেয়াও লাগিছে আৰু কেইগৰাকীমান সতীৰ্থই প্ৰাৰ্থিত্বৰ পৰা এইবাৰ বঞ্চিত হৈছে। যা কি নহওক, আমি খুব ভালদৰে এবাৰ যুঁজ দিম আৰু মোৰ বিশ্বাস যে আমি বেছিভাগ ছিটতে আমি জয়লাভ কৰোঁ।
কালি বিজেপিৰ উপৰি কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, অসম গণ পৰিষদ, ইউ পি পি এল, পি পি এফকে ধৰি কেইবাটাও ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। ৰাজ্যখনৰ প্ৰায় আটাইকেইখন জিলাৰ কেইবাটাও সমষ্টিত কালি 109 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। এতিয়ালৈকে 116 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আজি মুদৈবৰীত দলীয় কাৰ্যকৰ্তাৰ উপস্থিতিত মণ্ডল কাৰ্যালয় উদ্বোধন কৰে। এই কাৰ্যসূচীত মঙলদৈৰ বিধায়ক প্ৰশান্ত দাস, টংলাৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী বিকন চন্দ্ৰ ডেকাৰ লগতে ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। বিজেপিৰ নেতা তথা মন্ত্ৰী পীযুষ হাজৰিকাই আজি জাগীৰোডত মণ্ডল কাৰ্যালয় মুকলি কৰে। কংগ্ৰেছ দলৰ নেতা গৌৰৱ গগৈয়ে আজি মাজুলীত প্ৰচাৰ অভিযানত অংশ লয়। বাক্সা জিলাৰ মানাহ বিধানসভা সমষ্টিৰ ইউ পি পি এল দলৰ প্ৰাৰ্থী জ্যোৎস্ৰাং ব্ৰহ্মই আজি সমষ্টিটোৰ বিভিন্ন অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলায়। প্ৰচাৰৰ সময়ত বি টি আৰৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী ঘনশ্যাম দাস আৰু দলৰ শীৰ্ষ নেতা দয়াল শৰণীয়া উপস্থিত থাকে। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে আজি দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। প্ৰকাশিত তালিকা অনুসৰি দলগাঁও সমষ্টিৰ বাবে সুশ্ৰী কৃষ্ণা সাহাক বিজেপিয়ে প্ৰাৰ্থিত্ব দিছে। আনহাতে চিচিবৰগাঁও সমষ্টিত জীৱন গগৈক প্ৰাৰ্থিত্ব দিয়া হৈছে। বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰতিখন জিলাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। কামৰূপ জিলাতো জিলা আৰু আৰক্ষী প্ৰশাসনে জিলাখনৰ 6 বিধানসভা সমষ্টিৰ নিৰ্বাচন সুকলমে আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ ব্যৱস্থা লৈছে। জিলাখনৰ বিভিন্ন প্ৰান্তত আৰক্ষী জোৱানে দিনে নিশাই তালাচী চলাইছে। জিলাখনত 9 অৰ্ধসামৰিক বাহিনীয়ে একেলগ হৈ আৰক্ষীৰ লগত নিৰাপত্তাৰ দিশ চোৱা চিতা কৰিছে। 6 বিধানসভা সমষ্টিৰ 1155 ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত স্পৰ্শকাতৰ হিচাপে চিহ্নিত কেন্দ্ৰসমূহত উপস্থিত হৈ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰ আৰু আৰক্ষী অধীক্ষক সুভাষিক বৰুৱাই তন্ন তন্নকৈ তদাৰক কৰিছে। এই সন্দৰ্ভত অতিৰিক্ত আৰক্ষী অধীক্ষক পুনম পেগুৱে এইদৰে কয়।
As we all know that the Assam State Assembly election is to be held on 9th of April. So accordingly, we have planned it properly so that no untoward incident happens. For that, we have 54 SSTs. Apart from that, we have our own flying squads at different interstate borders and also interstate borders, inter-district borders. And in order to support the people so that no untoward incident happens, our DC sir, SSP sir concerned, our circle officers and local police, we have all conducted interstate border meetings also. We have been to places, interior places, remote places, where in order to aware the people, we have talked with the local people. And as of now, everything is smooth. And we believe that in upcoming days, we'll work on it so that the entire process of elections is conducted smoothly. That's it.
বিধানসভা নির্বাচন সংক্রান্তীয় যিকোনো অভিযোগ আর তথ্য রাইজে দাখিল করবরক বরপেটা জেলা প্রশাসনে নিয়ন্ত্রণ কক্ষসহ ফোন নম্বর মুক্তি করেছে। জেলা প্রশাসনে জাননীযোগে উল্লেখ করা অনুসরি নির্বাচন সম্পর্কীয় যিকোনো তথ্য আর অভিযোগ টোল ফ্রি নম্বর 1950 জড়িয়ে দিব পাৰিব। তদুপরি 9181137954 আর 9864643089 নম্বর দুটার জড়িয়ে অভিযোগ আর তথ্য অবগত করব পাৰিব। গোয়ালপাড়া জেলা আর আরক্ষী প্রশাসনেও সমাগত বিধানসভা নির্বাচনের সাজু হয়ে উঠিছে। আরক্ষী জওয়ানসকলে জেলাখনের 5টা স্থানত রুটমার্চ করে। এই সন্দর্ভত জ্যেষ্ঠ আরক্ষী অধীক্ষক নবনীত মহন্ত এদরে কয়।
আজি আপনি দেখিছে আমি একটা রুটমার্চ আমি করছো, বিভিন্ন ঠাইত আমার হয়ে আছে। একটা সুস্থ পরিবেশ সৃষ্টি করার কারণে আমার এই রুটমার্চটা করা হয়েছে। একটা পিসফুল এটমসফিয়ার যাতে ইলেকশনটা কন্ডাক্ট করব পারি তার পরিপ্রেক্ষিতে আমি বিভিন্ন পদক্ষেপ লৈছো। তার ভিতর রুটমার্চ, পেট্রোলিং, চেকিং, অন্যান্য একটিভিটিবিল আমার করে থাকা হয়েছে যাতে আমি ফ্রি ফেয়ার পিসফুল ইলেকশন কন্ডাক্ট করব পড়ো। এটা পরিবেশ শান্তিপূর্ণ, এটা এই শান্তিপূর্ণ পরিবেশ অটুট থাকে তার কারণে আমি যেখানে পদক্ষেপ আমি লোব লাগে গোটেখিন আমি লই আছো।
তামুলপুর আরক্ষী প্রশাসনেও নির্বাচনের পরিপ্রেক্ষিতত তৎপরতা অবলম্বন করেছে। জেলাখনের তামুলপুর আর গুড়েশ্বর বিধানসভা সমষ্টিত স্বচ্ছ নিকা আর শান্তিপূর্ণভাবে নির্বাচন অনুষ্ঠিত করার লক্ষ্যে আজি আরক্ষী আর এস এস বির জওয়ানসকলে যুটীয়াভাবে ফ্লেগমার্চ কার্যসূচী রূপায়ণ করে। তামুলপুর জেলার জ্যেষ্ঠ আরক্ষী অধীক্ষক সুমন চক্রবর্তী আর তামুলপুর থানার ভারপ্রাপ্ত বিষয়ার নেতৃত্বত এই সমদল উলিওয়া হয়। উল্লেখযোগ্য যে তামুলপুর আরক্ষীয়ে বর্তমান জেলাখনের প্রতিটি গুরুত্বপূর্ণ পথত তিনি নিশায় তালাচী চলাইছে। বিধানসভা নির্বাচনের পরিপ্রেক্ষিতত নলবাৰী জেলা আয়ুক্ত নিবেদন দাস পাটোয়ারিয়ে জেলাখনের সকলো সরকারি কার্যালয়, ব্যাংক, রাজহুয়া খণ্ডর প্রতিষ্ঠান আদি দেওবার আর অন্য সরকারি বন্ধর দিনতো খোলা রখার নির্দেশ জারি করেছে। জরুরী নির্বাচনী চিঠিপত্র গ্রহণ করবর অন্তত এজন কার্যালয় সহায়ক আর চতুর্থ বর্গর কর্মচারী নিজ নিজ কার্যালয় বন্ধর দিনতো উপস্থিত থাকবলে নির্দেশনাত কোয়া হয়েছে। নির্বাচনী কাম কাজ অন্ত নপরালেকে এই নির্দেশনা বহাল থাকিব। আপনাদের সন্ধিয়ার আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
ৰাজ্যজুৰি আজি উলহ মালহেৰে ঈদ উল ফিতৰ পালন কৰা হয়। মাজৰ আৰু ৰোজাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদ উল ফিতৰ পালন কৰে। ঈদ উপলক্ষে আজি ঈদগাহ আৰু মছজিদসমূহত পবিত্ৰ নামাজ অনুষ্ঠিত হয়। শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়, গোলাঘাট, ধেমাজি, লখিমপুৰ আদি জিলাত ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদগাহ ময়দানত সুমিহা নামাজত অংশগ্ৰহণ কৰে। গুৱাহাটীৰ গাড়ীগাঁও ঈদগাহ ময়দান, জালুকবাৰী, মাছখোৱা, ইছলামপুৰ, হাতীগাঁও, সিজুবাৰী ঈদগাহ, পাঞ্জাবাৰী, দক্ষিণগাঁওকে ধৰি বিভিন্ন ঈদগাহ মছজিদসমূহত নামাজ অনুষ্ঠিত হয়। নমগিৰি জামে মছজিদতো ঈদ উল ফিতৰৰ সমূহীয়া নামাজ অনুষ্ঠিত হয়। গোৱালপাৰা জিলাৰ বিভিন্ন স্থানত পুৱাৰে পৰা ঈদৰ সমূহীয়া নামাজ অনুষ্ঠিত হয়। শিলচৰ চহৰৰ মূল ঈদগাহ ঈদখোলা ঈদগাহতো সমূহীয়া নামাজ পঢ়া হয়। চিৰাং জিলাৰ বিভিন্ন ঈদগাহ ময়দান আৰু মছজিদত সমূহীয়া নামাজৰ জৰিয়তে বিশ্ব শান্তিৰ কামনা কৰা হয়। শ্ৰীভূমি জিলাৰ ঐতিহাসিক কৰিমগঞ্জ নগৰ ঈদগাহ ময়দানত আজি পুৱাই অনন্য ধৰ্মীয় পৰিৱেশৰ সৃষ্টি হয় আৰু গাম্ভীৰ্যপূৰ্ণ ধৰ্মীয়ভাৱ আৰু শৃংখলাৰ মাজেৰে ঈদৰ নামাজ অনুষ্ঠিত কৰা হয়। বৰপেটা জিলাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি উলহ মালহেৰে ঈদ উল ফিতৰ উদযাপন কৰে। ধুবুৰী জিলাৰ 11 নম্বৰ ৱাৰ্ডৰ ঈদগাহ ময়দানত প্ৰায় 10,000 লোক সমবেত হয় আৰু ঈদৰ নামাজত অংশগ্ৰহণ কৰে। বাহাদুৰ তাৰিৰে জামে মছজিদত ঐক্য, ভাতৃত্ববোধ আৰু শান্তিৰ বাবে প্ৰাৰ্থনা কৰা হয়। এই নামাজৰ জৰিয়তে বিশ্ব শান্তি আৰু সমাজৰ সকলো লোকৰ মাজত একতা আৰু ভাতৃত্ববোধৰ বান্ধন অধিক সুদৃঢ় হোৱাৰ বাবে প্ৰাৰ্থনা কৰা হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশবাসীক ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত শ্ৰীমুৰ্মুৱে কয় যে এই উৎসৱে আত্মসংযম, দান আৰু দৰিদ্ৰ তথা অৱহেলিত লোকসকলৰ প্ৰতি সহানুভূতিৰ বাৰ্তা বহন কৰে। এই উৎসৱে প্ৰেম, ভাতৃত্ব আৰু শান্তিৰ বাৰ্তাও বহন কৰে বুলি তেওঁ কয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমৰ জৰিয়তে দেশৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলক ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয় যে এই উৎসৱে দেশৰ জনসাধাৰণৰ মাজত প্ৰেম আৰু ভাতৃত্ববোধৰ ভাৱৰ সঞ্চাৰ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইও ৰাজ্যবাসীলৈ ঈদৰ শুভেচ্ছা জনাইছে। ডমিনিক গণৰাজ্যত আয়োজিত অনলাইন বিশ্ব কবিতা মহোৎসৱত আজি অসমৰ 6গৰাকী বিশিষ্ট কবি অংশগ্ৰহণ কৰে। এই অনুষ্ঠান পোনপটীয়াকৈ প্ৰচাৰ কৰাৰ লগতে আৰ্জেণ্টিনাৰ ৰাজধানী চহৰ বুয়েনেছ আয়াছৰ পৰা অবিৰত 24 ঘণ্টা জুৰি সম্প্ৰচাৰ কৰা হৈছে। মহোৎসৱত অসমৰ 6গৰাকী কবিৰ কবিতা আধা ঘণ্টাৰ বাবে সম্প্ৰচাৰ কৰা হয়। বিশিষ্ট কবি ৰাজীৱ বৰুৱাই অসমীয়াৰ ভাষাৰ সমন্বয়ক হিচাপে অংশ লোৱা এই মহোৎসৱত ডঃ লুৎফা হানুম চেলিমা বেগম, ডঃ এম কামালুদ্দিন আহমেদ, কুশল দত্ত, বৰ্ণালী বৰগোহাঁই আৰু ডক্টৰ বিজয় শংকৰ বৰ্মনে অসমক প্ৰতিনিধিত্ব কৰে। এই সন্দৰ্ভত কবি ৰাজীৱ বৰুৱাই এইদৰে কয়।
আজি 21 মাৰ্চ 2024 বসন্ত ঋতুৰ আগমনৰ সময়। এই সময়টোকে নিৰ্বাচন কৰি ইউনেস্কোৱে আজিৰ দিনটোক বিশ্ব কবিতাৰ দিৱস বা আন্তর্জাতিক কবিতা দিবস উদযাপনের সংকল্প লৈছিলে 27 বছর আগের কথা। আজি অসমীয়া কবিতার বাবেও এটা বড় আনন্দদায়ক কথা, এয়া হল পোন প্রথমবারের বাবে অসমীয়া কবিতা জগত সভালে গল। আজি বিশ্বব্যাপী অসমীয়া কবিতা প্রচার হল আর সেই প্রচার এতিয়াও চলি আছে, 24 ঘন্টা ধরে এই প্রচার চলিব ওয়াশিংটনের পৰা। আর ইয়ার গুলি ধরেছিল এখন সরু দেশে, সরু দেশের এগারী বিশিষ্ট কবিয়ে, দেশখন হয়েছে ডমিনিকান রিপাবলিক। আজির এই কবিতা দিবসের যূল মন্ত্র সেয়া হল জাস্ট বিউটি, অর্থাৎ জাস্টিস আর বিউটি, ন্যায় আর সৌন্দর্য।
বিশ্বৰ বিভিন্ন দেশৰ কবিসকল একেখন মঞ্চত সমবেত হোৱা এই মহোৎসৱৰ পঞ্চম সংস্কৰণৰ বিষয় হৈছে বিশ্বৰ বাবে ন্যায় আৰু সৌন্দৰ্য। 52খন দেশৰ 49টা ভাষিক আৰু অন্য গোটৰ 384 গৰাকী কবিয়ে এই অনুষ্ঠানত অংক লৈছে। আজি দিনৰ 1 বজাৰ পৰা অসমৰ কবিসকলৰ কবিতা ফেচবুক, ইউটিউব আৰু অন্যান্য মাধ্যমযোগে প্ৰচাৰ কৰা হয়। উল্লেখযোগ্য যে বিভিন্ন ভাষা, সংস্কৃতি আৰু মহাদেশৰ মাজত মানৱীয় সমন্বয় আৰু সম্প্ৰীতিৰ মনোভাৱ বিকশাই তোলাৰ লগতে কবিতাক ইতিবাচক শক্তিৰ আধাৰ হিচাপে পৰিগণিত কৰাৰ বাবে এই মহোৎসৱৰ আয়োজন কৰা হৈছে। ৰাজ্যবাসীয়ে আজি কুশল কোঁৱৰৰ জন্মবাৰ্ষিকী উপলক্ষে মহান শ্বহীদগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে। 1905 চনৰ আজিৰ দিনটোতে তেওঁ গোলাঘাট জিলাৰ চাওদাং চাৰিআলিত জন্মগ্ৰহণ কৰিছিল। 1942 চনৰ ভাৰতীয় আন্দোলনত গোলাঘাট জিলাৰ সৰুপথাৰৰ ৰেল দুৰ্ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত স্বাধীনতা সংগ্ৰামীগৰাকীক গ্ৰেপ্তাৰ কৰি মৃত্যুদণ্ডৰ হুকুম দিয়া হৈছিল। 1943 চনৰ 15 জুনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। অহিংস নীতিৰে স্বাধীনতা আন্দোলনত যোগ দিয়া সেনানীগৰাকীয়ে গোলাঘাট জিলা কংগ্ৰেছৰ সম্পাদকৰ দায়িত্বও পালন কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জন্মবাৰ্ষিকী উপলক্ষে শ্বহীদগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই তেওঁৰ বাৰ্তাত কয় যে কুশল কোঁৱৰ অকল এগৰাকী স্বাধীনতা সংগ্ৰামীয়ে নহয়, বৰং সত্য, অহিংসা আৰু আত্মবলিদানৰ প্ৰতীক। মহান স্বাধীনতা সংগ্ৰামীগৰাকীয়ে দেশপ্ৰেম মানে ত্যাগ বুলি শিকাই থৈ যোৱা বুলি তেওঁ মন্তব্য কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে সত্য, সততা আৰু অহিংসাৰ পথত অটল বিশ্বাস ৰাখি হাইমুখে জীৱন উৎসৰ্গ কৰা কুশল কোঁৱৰৰ আদৰ্শ, স্বদেশ প্ৰেম আৰু আত্মবলিদান সকলোৰে বাবে প্ৰেৰণাৰ উৎস হৈ ৰব। পৰৱৰ্তী বাতৰি শুনক অৰিমাৰ পৰা।
নিৰ্বাচন আয়োগে অহা 9 এপ্ৰিলত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে নির্বাচনী প্রচারের ক্ষেত্রে কঠোর নির্দেশনা জারি করা হয়েছে। বিশেষকৈ সামাজিক মাধ্যমের জড়িয়ে চলা প্রচার আর ভুয়া বাতরি রোধ করবলে আয়োগে বিশেষ তৎপরতা প্রদর্শন করেছে। আয়োগে স্পষ্ট করে দিছে যে কোনো রাজনৈতিক দল বা প্রার্থীয়ে টেলিভিশন, রেডিও, ই পেপার, বাল্ক এস এম এছ আর কোনো সামাজিক মাধ্যমের জড়িয়ে বিজ্ঞাপন প্রকাশ করার পূর্বে মিডিয়া সার্টিফিকেশন এন্ড মনিটরিং কমিটি MCMC-ৰ পৰা আগতীয়াকৈ অনুমতি লওয়া বাধ্যতামূলক। এই নীতিক উলংঘা করলে আইনগত ব্যবস্থা গ্রহণ করা হব বলেও প্রকাশ করা হয়েছে। বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতা করা প্রতিগী প্রার্থীয়ে এতিয়ারে পৰা মনোনয়ন দাখিল করার সময় ব্যবহৃত প্রতিটি সামাজিক মাধ্যমের একাউন্টর সঠিক তথ্য শপথনামত উল্লেখ করব। প্রার্থীসকল অনলাইন কার্যকলাপর উপর দৃষ্টি রখা আর ভুয়া প্রচার বন্ধ করার নির্বাচন আয়োগে এই ব্যবস্থা লৈছে। নির্বাচনের সময় সামাজিক মাধ্যমত বিয়পি পড়া ভুয়া বাতরি আর পেইড নিউজ রোধ করবলে জেলা পর্যায়ের MCMC-এ 24 ঘন্টায় চকু রাখব। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি অসম বিধানসভা নিৰ্বাচন 2026 শীৰ্ষক এটা আলোচনা প্ৰচাৰ কৰিবলৈ লোৱা হৈছে। অনুষ্ঠানত বিজেপিৰ মুখপাত্ৰ ৰঞ্জিত কুমাৰ শৰ্মা আৰু কংগ্ৰেছৰ মুখপাত্ৰ ৰূপক দাস অতিথি হিচাপে উপস্থিত থাকিব। এই অনুষ্ঠানত আকাশবাণীৰ কেইবাখনো জিলাৰ সংবাদদাতাই পোনপটীয়াকৈ অংশ লৈ সংশ্লিষ্ট জিলাসমূহৰ নিৰ্বাচনী প্ৰস্তুতি আৰু পৰিৱেশ সম্পৰ্কে অৱগত কৰিব। দৰং জিলাৰ মঙলদৈ নিকটৱৰ্তী জলজলি গাঁও নিবাসী আদৰ্শ কৃষক তথা অসম আন্দোলনৰ সক্ৰিয় কৰ্মী অতুল চহৰীয়াৰ যোৱা নিশা গুৱাহাটীৰ এখন চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 73 বছৰ। চহৰীয়াৰ মৃত্যুত স্থানীয় দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠান আৰু নাগৰিক সমাজে গভীৰ শোক প্ৰকাশ কৰিছে। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত। বিজেপিৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ। বিধানসভা নিৰ্বাচনৰ বাবে জিলাসমূহত কটকটীয়া নিৰাপত্তা ব্যৱস্থা। ঠায়ে ঠায়ে আৰক্ষীৰ তালাচী অভিযান। ৰাজ্যজুৰি ঈদ উল ফিতৰ উলহ মালহেৰে পালন। ডমিনিক গণৰাজ্যত আয়োজিত অনলাইন বিশ্ব কবিতা মহোৎসৱত অসমৰ 6 গৰাকী কবিৰ অংশগ্ৰহণ। আৰু অৰলেন্স মাষ্টাৰ্ছ বেডমিণ্টনৰ মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত খন্তেক পাছতে অসমৰ ঈশা ৰাণী বৰুৱা আৰু থাইলেণ্ডৰ পিটছামন অপাতানিপুজ মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।